ছাত্ৰ ছাত্ৰীসকল, আজি সোণতকৈ শ্ৰম ভাল পাঠটোৰ পিছৰ অংশটো দিবলৈ লৈছোঁ। তোমালোকে পাঠটো প্ৰিণ্ট উলিয়াই সন্মুখত লৈ ল'বা। ক'লে যে ককায়েকৰ কাণ্ড কাৰখানা দেখি ভায়েকে ভাবিলে যে তেওঁক এনেহে জ্ঞানবন্ত বুলি ভবা হৈছিল। তেওঁ কিন্তু জীৱ জন্তুকেইটা লৈয়ে নদীৰ পাৰত থাকিবলৈ ল'লে, গতিকে তেওঁ থাকক, তেওঁৰ মতে আমি বোলা আমি ধনবন্ত হৈ খাব পাৰিম, গতিকে আমি সোণ খান্দি আনোগৈ। এই কথাত সকলোৱে প্ৰশংসা কৰি তেওঁ যলৈকে নিয়ে তলৈকে যাব প্ৰতিজ্ঞা কৰিলে। তেতিয়া কুলিবিলাক, লগত যোৱা মানুহবিলাক তেওঁ যলৈকে লৈ গৈছে তলৈকে যাম বুলি মন বান্ধিলে। কিন্তু স্পেনিয়া দেশৰ এটা বুঢ়া মানুহে মূৰ জোকাৰি ক'লে, বোলে তুমি তোমাৰ ককাইদেউৰাক যেনে অজ্ঞান পাতিছা তেনে হ'ব নাপায়। তেতিয়া এজন মানুহে ক'লে যে তুমি ককাইদেউৰাক একো নেজানে বুলি ভাবি লৈছা, কিন্তু এনেকুৱা আচৰণ কৰিব নাপায়, তেওঁ জ্ঞানী মানুহ, তেওঁ যি কৈছে ঠিকেই কৈছে। নাপায়টো লিখোঁতে আমি জানো যে সমাপেক্ষা ক্ৰিয়াত দাড়িটোৰ আগত সদায় অন্তস্থৰীয় বহে, কিন্তু আনন্দৰাম ঢেকীয়া ফুকনে লিখোঁতে নাপায়টো সশ্ৰয় দিছে। অজ্ঞান পাতিছা বুলি দিওঁতে প্ৰথম চব ব্যৱহাৰ কৰিছে, অজ্ঞান নাপাতে আচলতে অজ্ঞান পাতিছা বুলি তেওঁ লিখিছিলে, অজ্ঞানী বুলি ভাবিছা বা একো নেজানে বুলি ভাবিছা এনেকুৱা ধৰণৰ অৰ্থত ব্যৱহাৰ কৰিছে। পিছে সিহঁত হাবিয়ে বনে বাটে অবাটে পৰ্বত নৈ চেৰাই ৰ'দে বৰষুণ, বৰষুণটোক কৰ পিছত ক্ষতো দিছে খত হচুকাৰ দন্ত্য ন, বৰষুণ ভালেমান ঠাই ফুৰিলে কিন্তু এইবোৰ দুখকো দুখ নুবুলি সোণ চাই চাই চুচৰি যাব পাৰিলে মাথোন। যে তেনেকৈ ভাগৰ যুগৰ পাহৰি কেৱল সোণ বিচাৰি বিচাৰি বহু দূৰ বাট হাবি বন কাটি পৰ্বত সকলো পাৰ হৈ কেৱল গৈ থাকিল আৰু গৈ থাকিল। ইহঁতে ইফালে সোণ বিচাৰিব লাগিছিল, সিফালে এলঞ্জুৱে কি হ'ব তাক আগেয়ে জানি এডোখৰ ভাল চাই মাটি বিচাৰি লৈ লগত অনা গৰু আৰু মানুহেৰে হাল বাই চাহ কৰিলে। ইতিমধ্যে এফালে এঞ্জেলুৱে সকলো কথা জানিছিলেই যে তাত ইমান সহজে খান্দি খান্দি মাটি খান্দি খান্দি সোণ উলিয়াই আনিব নোৱাৰে, সেয়া সম্ভৱ নহয়। গতিকে তেওঁ কি কৰিলে, লগত যে গৰু লৈ গৈছিল, মানুহ লৈ গৈছিল, গতিকে তেওঁ মাটি এডোখৰ ভালকৈ চাই তাত খেতি কৰিবলৈ আৰম্ভ কৰিলে। পিছে সি তাতে লগত অনা গুটি আলু ইত্যাদি বৈ অনেক সহ পালে আৰু সেইবিলাক তেওঁ তাত খেতি কৰিলে। তাৰপিছত সেইবোৰ ডাঙৰ হ'ল, বিক্ৰী কৰিলে, বহুত পইচা পালে। মেৰ শাকবোৰ যে আনিছিল তাক সাগৰৰ তীৰত এখন পথাৰত চৰুৱাত গাই প্ৰতি দুটাকৈ পোৱালি হ'ল। ছাগলীবোৰ যে আনিছিল সাগৰ পাৰত চৰিবলৈ দিয়াৰ পিছত সিহঁতৰ কি হ'ল, দুটা দুটা পোৱালি হ'ল। ইয়াত বিজে পিজাৰো উভতি অহা লৈকে অনেক পুৰুষাৰ্থ কৰি ভালেমান খাদ্যদ্ৰব্য গোটাই থ'লে। এনেকৈয়ে শস্যই মৎস্যই নদন বদন হৈ এঞ্জেলুৱে বহুত ধন সম্পত্তি গোটালে যেতিয়ালৈকে তেওঁলোক ঘূৰি নাহিল। পিজাৰো উভতি আহিলত ককায়েকে অতি আদৰকৈ আনি কাৰ্য কেনেকৈ সিদ্ধি কৰিলে তাৰ কথা সুধিলে। ককাকে সুধিলে উভতি অহাৰ পিছত কি কি কৰিলা, কিমান পালা। তাতে সি ক'লে বোলে আমি ভালেমান সোণ পাইছোঁ, কিন্তু আমাৰ লগত অনেক মানুহ মৰিছে আৰু যিকেইটা আছোঁ সিও খাবলৈ নাপায় মৰিব লগা হৈছোঁ। আজি দুদিনৰ পৰা গছৰ ছাল আৰু ফল মূলত বাজে, আন একো খোৱা নাই, এতেকে মোৰ চিকে খাবলৈ দিয়া। আমি সোণ পালোঁ ঠিকেই, কিন্তু খাবলৈ নাপায় আমাৰ মানুহো মৰিছে আৰু আমিও খাবলৈ নাপায় মোৰো মূৰৰ অৱস্থা, গতিকে ভোক লাগিছে, কিবা খাবলৈ দিয়া। এলঞ্জুৱে অতি নম্ৰ হৈ ক'লে বোলে আমি যেতিয়া আহোঁ তেতিয়া ক'তো কেৱে একো নোখোজোঁ বুলিছিলোঁ, তুমি শ্ৰম কৰি সেই সোণ পোৱা তাকো মই খোজা নাছিলোঁ। মই যেতিয়া ইয়ালৈ আহিছিলোঁ তেতিয়া তোমাক মই কৈছিলোঁ যে মই তোমাৰ পৰা একো নিবিচাৰোঁ, তুমি যিমানেই সোণ নোপোৱা লাগিলে তাৰ ভাগো মোক নালাগে। এতিয়া মই শ্ৰম কৰি উপাৰ্জন কৰা বস্তু যে তুমি খোজা, ই বৰ আচৰিত। এতিয়া তুমিতো মই উপাৰ্জন কৰা বস্তু যে বিচাৰিছা মই বৰ আচৰিত হৈছোঁ। মইতো ক'লোৱে তোমাৰ পৰা মই একো নিবিচাৰোঁ, এতিয়া তুমি যে বিচাৰিছা, তুমিতো বহুত দিনলৈকে খাই বৈ থাকিম বুলি, বহুত সোণ কমাম বুলি আহিছিলা, কিন্তু তুমি মোৰ খাবৰ দ্ৰব্যৰ সৈতে যদি তোমাৰ সোণ সলোৱা তেন্তে মই তোমাক খাবলৈ দিব পাৰিব পাৰোঁ। তেতিয়া ককায়েকেও এটা চৰ্ত দিলে, ঠিক আছে তুমি তুমি কষ্ট কৰিছা, মই কষ্ট কৰিছোঁ, তোমাৰ যি সোণ তুমি পালা তাৰ সোণ অলপ মোক দিয়া, বিনিময় কৰোঁ, আৰু তাৰ বিনিময়ত মই তোমাক খাবলৈ দিব পাৰোঁ, কাৰণ ময়ো কষ্ট কৰিছোঁ। পিজাৰোৱে এই কথা বৰ নিৰ্মমীয়াল হেন ভাবিও ভোকত সেই কথাতে মান্তি হ'ল। পিজাৰো ভাবিলে কেনেকুৱা এজন ককায়েক, এতিয়া খোৱা বস্তু অকণ বিচাৰিলেতো বিনিময় কৰিব বিচাৰিছে, এনেকুৱা কথা এটা মনতে ভাবিলে যদিও ভোকত তত নাপায় মান্তি হ'ল। কিন্তু খাবৰ দ্ৰব্যৰ সলনি এলঞ্জুৱে ইমান সোণ নিলে যে অলপ দিনৰ মূৰতে তাৰ এটাইখিনি সোণেই ঢুকাল, আৰু যিমান খোৱা বস্তু দিলে তাৰ সলনি যিমান সোণ ল'লে সেইখিনি ককাকে ল'লে সেইখিনি মানে শেষেই হ'বলগীয়া। পিছে এলঞ্জুৱে যি জাহাজত আহিছিল আকৌ উভতি যাবলৈ ক'লত পিজাৰোৱে বৰ খং কৰি ক'লে, বোলে তুমি যেতিয়াই মই শ্ৰম কৰি দি আনিছিলোঁ তাৰ আটাইখিনিকে নিয়ে নে নিৰ্মমীয়াল হ'লা, তেতিয়াই তুমি নোহোৱাকৈ যাম, আৰু তোমাৰ নিচিনা এনে নিৰ্দয় ভায়ে সৈতে যোৱাতকৈ এই বনত শুকাই মৰাই ভাল। তেতিয়া ক'লে, যেতিয়া ঘূৰি যাব খুজিলে তেতিয়া ক'লে যে তুমি একো নলওঁ বুলি কৈ আহিছিলা, কিন্তু খাদ্যৰ বিনিময়ত মই যিমানখিনি শ্ৰম কৰি সোণ উপাৰ্জন কৰিছিলোঁ গোটেইখিনি চোন তোমালৈ জুই লেখে, তুমি গোটেইখিনি লৈয়ে ল'লা, গতিকে তুমি ইমান নিৰ্মমীয়াল হ'ব বুলি মই ভবাও নাছিলোঁ, গতিকে তোমাৰ লগত যোৱাতকৈ, তুমি অকলে যোৱাগৈ যোৱা, তোমাৰ লগত যোৱাতকৈ মই এই বনতে শুকাই মৰিম। এলঞ্জুৱে এই কথাত খং নকৰি ভায়েকক অতি আদৰকৈ হাপত মাৰি এই ক'লে, বোলে হে মোৰ পিজাৰো, তুমি ইমান আপদত পৰি ইমান শ্ৰমকৈ অনা বস্তু মই স্বৰূপকৈ নিম বুলি পঠিয়াইছানে? তেতিয়া সাৱটি ধৰি ক'লে ভায়েকক, তুমি ইমান কষ্ট কৰি আহিলা, ইমান কষ্ট কৰি সোণ অৰ্জন কৰিলা, এতিয়া বিপদত পৰি তুমি যেনিবা মোৰ সহায় বিচাৰিলে, সেইবুলি বাৰু মই তুমি ভাবিছা নেকি যে তোমাৰ সোণখিনি গোটেইখিনি সোণ মই লৈ ল'ম? মোৰ প্ৰিয় ভাইৰ প্ৰতি এনে নিৰ্মমীয়াল হোৱাতকৈ পৃথিৱীৰ এটাই সোণেই যদি গুচে তেওঁ ভাল। ক'লে যে নিজৰ প্ৰিয় ভাইজনৰ প্ৰতি মই ইমান নিৰ্মমীয়াল কেতিয়াও হ'ব নোৱাৰোঁ, যে পৃথিৱীৰ এটাই সোণ থাকক সেইটো তুমিয়েই হোৱা, সেয়াই মোৰ কাৰণে বহুত, কিন্তু তোমাৰ ধনলৈ ইমান লোভ দেখি সেই দুখ সংশোধন কৰি তোমাৰ উপকাৰ কৰিবলৈ ইচ্ছা কৰিছিলোঁ, আচলতে তোমাৰ ধনলৈ ইমান লোভ দেখি মই তোমাৰ সেই দুখটো সংশোধন কৰিব বিচাৰিছিলোঁ আৰু তোমাৰ উপকাৰ কৰিবলৈহে ইচ্ছা কৰিছিলোঁ। তুমি এতিয়া শিকিলা যে শ্ৰম আৰু ভৱিষ্যত বিবেচনা, ভৱিষ্যতৰ কাৰণে কৰা যিটো বিবেচনা, শ্ৰম আৰু বিবেচনা, তুমি ঘৃণা কৰিছিলা, সেয়েই নহ'লে তোমাক শুকাই মৰাৰ পৰা যি ফোন আনিছা সি ৰাখিব নোৱাৰিলেহেঁতেন। মই যিখিনি কাম কৰিলোঁ সেইখিনিক তুমি ঘৃণা কৰিছিলা, তুমি শ্ৰমক ঘৃণা কৰিছিলা, মোৰ ভৱিষ্যত পৰিকল্পনাক তুমি ঘৃণা কৰিছিলা, কিন্তু ঠিক আছে তুমিতো বহুতেই ফোন আনিলা, কিন্তু খাবলৈ জানো পালা, ফোনে জানো তোমাক খাবলৈ দিলে, এতেকে তোমাৰ ধন লৈ তুমি যোৱা, আগলৈ তাক যিৰূপে ব্যৱহাৰ কৰিব পাৰে তাকো জানিলা, গতিকে তুমি যিখিনি ফোন আনিছিলা সেইখিনি আকৌ তুমি লৈ লোৱা আৰু সেইখিনি কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাক তুমি শিকিবা বুলি মই আশা কৰিলোঁ। তুমি ফোনহে পালা কিন্তু খাবলৈ নেপালা। পিজাৰোৱে ককায়েকৰ মৰমত বৰ আচৰিত হৈ দেখি শিকি জানিলে যে সোণতকৈ শ্ৰম ভাল। তেতিয়াহে পিজাৰোৱে বুজি পালে ককায়েকে কি শিকাব বিচাৰিছে। তেতিয়া ককায়েকৰ মৰমত তেওঁ আচৰিত হ'ল আৰু দেখি শুনি শিকিলে যে সঁচাকৈ সোণতকৈ শ্ৰমহে ভাল। পিছে সিবিলাকে স্পেনিয়া দেশ আকৌ নিৰ্বিঘ্নে পালেগৈ। বাটত পিজাৰোৱে ককায়েকক সদায় তাৰ আঠখিনি ধন দিব খুজিছিল। তেওঁলোক আকৌ স্পেনিয়া দেশ পালেহি আৰু পিজাৰোৱে ককায়েকক সদায় তাৰ সোণখিনি ধনখিনি দিব খুজিছিল, কিন্তু তেওঁ এই সমিধান দিছিল বোলে মই সোণ নোহোৱাকৈ মোৰ আহাৰ মিলাব পাৰিম। তেতিয়া ককাকে মাত্ৰ কৈছিল যে মোক সোণ নালাগে, মই সোণ নোহোৱাকৈয়ে মোৰ খাদ্য বছৰজোৰাকৈ পাম বা মই চলিব পাৰিম, সোণে পেট ভৰাব নোৱাৰে। এইটোৱেই হৈছে পাঠটোৰ মূল কথা। তেওঁলোকে পাঠটোৰ মূল কথাখিনি বুজি ল'বা আৰু তাৰ পাছত মই দিয়া অডিঅ'কেইটা পাঠটো মেলি লৈ পেলাই তেওঁলোকে ভালদৰে শুনিবা আৰু চাবা কেনেকৈ বাক্যবিলাক ব্যৱহাৰ কৰিছে, কেনেকৈ শব্দবোৰ ব্যৱহাৰ কৰিছে, কি শব্দ মই কৈছোঁ যে আমাৰ বৰ্তমান আমি ব্যৱহাৰ কৰি থকা শব্দবোৰ তেতিয়া যিহেতু নাছিল, গতিকে কেনেধৰণে বুজাবলৈ চেষ্টা কৰিছিল তেনেকুৱা কেইটামান বাক্যৰ উদাহৰণ তোমালোকে দিব লাগিব। মই কৈছিলোঁ কিবা ইংৰাজী শব্দ ব্যৱহাৰ কৰিছে যদি লিখিবলৈ, তেনেকুৱা শব্দ আমি নেপালোঁ। সংস্কৃত শব্দ ব্যৱহাৰ কৰিছে নেকি, তেনেকুৱা শব্দও আমি নেপালোঁ। কিন্তু সাধাৰণ মানুহে যেনেকৈ কথোপকথন কৰে ঠিক তেনেকুৱা ধৰণৰ বাক্যহে আমি ইয়াত দেখিবলৈ পালোঁ। কিন্তু ব্যাকৰণিক দিশটো তোমালোকে চাব লাগিব। গছৰ ছাল বুলি কওঁতে আমি দ্বিতীয় ছ দিছোঁ, ইয়াত প্ৰথম ছ দিছে। তাত তেনেকৈ প্ৰথম ছ আমি ব্যৱহাৰ কৰা কেইবাটাও উদাহৰণ আগতে দিছোঁ। এনেকুৱা ধৰণৰ বাক্য গাঁথনি কিছুমান তোমালোকে বিচাৰি বিচাৰি উলিয়াব লাগিব আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যশৈলীত সেইখিনি প্ৰমাণ কৰি লিখিব লাগিব। আজি ইমানতে এৰিছোঁ। আশা কৰোঁ তোমালোকে লিখি মোক দেখুৱাব পাৰিবা। ধন্যবাদ।